এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, বিহু ঢোল, জাপি, আছাৰী কান্দি, পোৰামাটিৰ শিল্পকে ধৰি 12 বিধ সামগ্ৰীৰ ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগ লাভ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত, বিজেপি কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 68 সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন জিলাত কাৰ্যসূচী গ্ৰহণ, ৰাজ্যৰ বিভিন্ন স্থানত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয়ক্ষতি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত গুজৰাট টাইটান্স, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হোৱাৰ বিপৰীতে দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ। অসমৰ 12 বিধ সামগ্ৰীয়ে ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগ লাভ কৰিছে। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ততাঁত সামগ্ৰী, পানী মেটেকা শিল্প আৰু আছাৰী কান্দিৰ পোৰামাটিৰ শিল্পক GI টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জথা, গগনা, খাম, চেৰচা আৰু চিকুমেও GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰ্ডিয়েও এই টেগ লাভ কৰিছে। GI টেগ লাভ কৰাৰ পাছতে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৈতে জড়িত লোকসকল উৎফুল্লিত হৈ পৰিছে। অসম সহাৰ সংঘৰ সম্পাদক তথা কাঁহ শিল্পী মনোজ কুমাৰ ভূঞাই কয় যে 12 বছৰৰ চেষ্টাৰ অন্তত লাভ কৰা এই স্বীকৃতিয়ে কাঁহ শিল্পক সুৰক্ষা প্ৰদান কৰিব। এই সন্দৰ্ভত আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এনেদৰে কয়।
অসমক গৌৰৱান্বিত কৰা এটা কুটিৰশিল্প হ'ল সৰ্থেবাৰীৰ কাঁহ শিল্প। সপ্তম শতিকাৰ পৰাই সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কাম চলি আহিছে আৰু পৰৱৰ্তী সময়ত এই শিল্প এটা বৃহৎ প্ৰসাৰিত ৰূপ ধাৰণ কৰে। বৰ্তমান এই শিল্পৰ লগত সৰ্থেবাৰীৰ প্ৰায় 2000 কাঁহ শিল্পী জড়িত হৈ আছে আৰু প্ৰায় 300 ইউনিট অৰ্থাৎ 300 গোটে তেওঁলোকে কাম কৰে। কিন্তু ইমান দিনে সৰ্থেবাৰীৰ কাঁহ শিল্প সাধাৰণভাৱে চলি আহিছিল, যাৰ ফলত সৰ্থেবাৰীৰ এই ঐতিহ্যমণ্ডিত বা অসমক গৌৰৱান্বিত কৰা এই ঐতিহ্যমণ্ডিত শিল্পক লৈ বিভিন্ন অসাধু ব্যৱসায় চলি আহিছিল, যাৰ বাবে শিল্পীসকলে বা তেওঁলোকৰ অসম সমবায় কহাৰ শিল্পী সন্থাই তেওঁলোকে এই কাঁহ শিল্পৰ এটা পৰিচয় দিয়াৰ কাৰণে চেষ্টা কৰিছিলে। 2022 চনৰ পৰা তেওঁলোকে আনুষ্ঠানিকভাৱে GI টেগ বিচাৰি আবেদন কৰিছিলে নিৰ্দিষ্ট স্থানত আৰু তেতিয়া বহু চেষ্টা কৰি কৰি কালি তেওঁলোকে এই স্বীকৃতি পাবলৈ সক্ষম হয়। গতিকে এই স্বীকৃতি পোৱাৰ লগে লগে কাঁহ শিল্পৰ লগত জড়িত আৰু সৰ্থেবাৰীত আৰু বৰবৃহত্ত বৰপেটা অঞ্চলৰ ৰাইজে যথেষ্ট উৎফুল্লিত হৈছে, কিয়নো ইয়াৰ ফলত সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বা যিখিনি সামগ্ৰী উৎপাদন হয় সেইখিনি সুৰক্ষিত হ'ব আৰু নিজৰ পৰিচয় বহন কৰিব পাৰিব। যেনে ধৰক অসম সমবায় কহাৰ সংঘৰ সম্পাদক তথা কাঁহ শিল্পী মনোজ কুমাৰ ভূঞাই আজি আমাক আকাশবাণীক জনাই যে কমেও 12 বছৰ চেষ্টাৰ অন্তত তেওঁলোকে এই স্বীকৃতি লাভ কৰিছে। সৰ্থেবাৰীৰ কাঁহ শিল্পই GI টেগ স্বীকৃতি লাভ কৰিছে আৰু ইয়াৰ ফলত এই স্বীকৃতিয়ে কাঁহ শিল্পক সুৰক্ষা প্ৰদান কৰিব, কাৰণ GI স্বীকৃতি নথকাৰ ফলত বহিৰাজ্যত মেচিনেৰে তৈয়াৰ কৰা আনকি নকল কাঁহৰ সামগ্ৰীয়ে সৰ্থেবাৰী পৰিচয়ৰে বজাৰ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ফলত সৰ্থেবাৰীৰ কাঁহ শিল্পই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই স্বীকৃতি শিল্পৰ লগত জড়িত সকলোকে উৎফুল্লিত কৰিছে বুলি ভূঞাই মন্তব্য কৰে। সৰ্থেবাৰীত ইয়াকে লৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ এই স্বীকৃতিয়ে সৰ্থেবাৰীৰ কাঁহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি সকলোৱে নিশ্চিত হৈছে।
উল্লেখযোগ্য যে GI স্বীকৃতি নথকাৰ ফলত নকল কাঁহৰ সামগ্ৰীয়ে বজাৰ দখল কৰাত এই শিল্পৰ সৈতে জড়িত লোকসকল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। শেহতীয়াকৈ লাভ কৰা এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ বজাৰ মূল্য সুৰক্ষিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীৰ প্ৰচাৰ চলাব। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে তেওঁ আজি মাজুলীৰ গড়মূৰৰ কাছাৰী মৈদামত উপস্থিত হয়। তেওঁ কাইলৈ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈ প্ৰায় 15 কিলোমিটাৰ চাইকেল সমদলত অংশ ল'ব। মাজুলীত উপস্থিত হৈ তেওঁ পোনে পোনে চেলেক, ধুনাগুৰি, লখিমপুৰ সংযোগী দলং আৰু দক্ষিণপাটত মাজুলী যোৰহাট সংযোগী নিৰ্মীয়মান দলং পৰিদৰ্শন কৰে। আনহাতে তেওঁ অহা 3 এপ্ৰিলত বৰাক উপত্যকাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বৰাকৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু পৰিমল শুক্লবৈদ্যৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তো তেওঁ উপস্থিত থাকিব। ইয়াৰ পাছত তেওঁ হাইলাকান্দিত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। ইপিনে বিত্তমন্ত্ৰী অজন্ত নেওগে আজি কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ প্ৰচাৰ হৈ গোলাঘাট জিলাৰ মেৰাপানীৰ কেইবাখনো গাঁও পঞ্চায়তৰ প্ৰচাৰ চলায়। তেওঁ মেৰাপানী, তৰাণী, অৰুণাচল, চাউদাংপথাৰ, আদৰ্শগমাৰী আৰু দৈয়াং গাঁও পঞ্চায়তত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে শ্ৰীকাছাৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে গোলাঘাটৰ নাহৰণি অঞ্চলত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ কেইবাখনো বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ চাহ শ্ৰমিকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰীয়েও এই নিৰ্বাচনী প্ৰচাৰত অংশ লয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি নগাঁও জিলাৰ অন্তৰ্গত ৰুভৈহাট বিধানসভা সমষ্টি আৰু চামগুৰি বিধানসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অবড়ো সুৰক্ষা সমিতি বি টি এ ডি অসমৰ প্ৰাৰ্থী জোন দাসে বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায়। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 68 সংখ্যক জন্মবাৰ্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডফাৰ সমাধিস্থলত বড়ো বড়ো ছাত্ৰ সন্থাই এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে পতাকা উত্তোলন কৰাৰ লগতে বডফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। ইয়াৰ পাছতে আয়োজিত মুকলি সভাত ৰাজ্যৰ মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰী, লেখক তথা সাংবাদিক ৰূপা সিনহাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিটিচি প্ৰশাসনৰ বডফাৰ জন্মবাৰ্ষিকী উপলক্ষে বিটিচি সচিবালয়ৰ সন্মুখত থকা বডফাৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণৰ লগতে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰে। তামোলপুৰী জিলাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিয়ে আজি ছাত্ৰ দিৱস উদযাপন কৰে। কাৰ্যসূচীৰ অংশ হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই পতাকা উত্তোলনৰ লগতে বড়ো জনগোষ্ঠীৰ ধৰ্মীয় আৰজ পৰিৱেশন কৰি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। তদুপৰি শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই বডফাৰ আদৰ্শক সন্মান জনায়। সৰুপেটাৰ বি এইচ চি মহাবিদ্যালয়ৰ বড়ো লিটাৰেৰী ছচাইটি আৰু এন এছ এছৰ উদ্যোগত বডফাৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ছাত্ৰ দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ কল্পনা বৈশ্য, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডঃ নমিতা দাস গুৰুমৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। আজি এই অনুষ্ঠানৰ অংশ হিচাপে পুৱাৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী লোৱা হয়। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মহাবিদ্যালয়তো আজি ছাত্ৰ দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে বক্তাসকলে বডফাৰ জীৱন আৰু কৰ্মৰাজী সম্পৰ্কত আলোকপাত কৰে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান, বাঁহবাৰী, আওহাটাৰ, ৰাজাবিল, অঞ্চলী, জালা, শিমলাকে ধৰি কেইবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটাও বাসগৃহৰ টিনপাত ফুটি যোৱাৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও জানিব পৰা গৈছে। কোনো কোনো ঠাইত গছ গছনি উভালি পৰাৰ ফলত বিদ্যুৎ সেৱা আৰু পথ যোগাযোগো ব্যাহত হৈছে। ইপিনে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত আজি পুৱতি নিশা অহা এজাক ধুমুহা বৰষুণে বিস্তৰ ক্ষয়ক্ষতি কৰে। ধুবুৰী জিলাৰ বিভিন্ন ঠাইত আজি সন্ধিয়াৰ ভাগত ধুমুহা শিলাবৃষ্টিৰ ফলত কেইবাটাও অঞ্চলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ভালেমান ঠাইত বিদ্যুৎ সংযোগো বিচ্ছিন্ন হৈ আছে। গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চল আজি বিয়লিৰ ভাগত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন হয়। ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত মহানগৰীত যানজঁটৰো সৃষ্টি হয়। ইপিনে গুৱাহাটী বিমান বন্দৰৰ টাৰ্মিনেলো জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলিও কোৱা হৈছে। বিশিষ্ট ভাষাবিদ সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চৰ্যা, গীতিকোষ আদিৰ দৰে অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ভাষাবিদগৰাকীৰ মৃত্যু জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও বিশিষ্ট ভাষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে যোৱা নিশা গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভাষাবিদগৰাকীৰ মৃত্যু হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদে গুজৰাট টাইটান্ছক জয়ৰ বাবে 163 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 162 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱা পৰলৈ গুজৰাট টাইটান্ছে 2টা উইকেট হেৰুৱাই 16 অভাৰত 138 ৰাণ সংগ্ৰহ কৰে। আনহাতে সন্ধিয়া 7:30 বজাত বিশাখাপট্টনমত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত ৰূপজ্যোতি বৰুৱাৰ পৰা।
ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 35 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত। দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ। ৰাজ্যজুৰি উৎসাহ উদ্দীপনাৰে দৌল মহোৎসৱ পালন। কেন্দ্ৰীয় চৰকাৰে অসমত 4খন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে 36গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছিল। এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিয়ে এই পৰ্যায়ৰ 5খন আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে 4খন আসনত প্ৰাৰ্থী থিয় কৰোৱাইছে আৰু ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। এই নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা পথাচা আৰু তপন কুমাৰ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰোজলিনা তিৰ্কিয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৱা 28 মাৰ্চত অধিসূচনা জাৰি কৰা হয়। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 88খন আসনৰ লগতে আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ 5 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত মনোনয়ন পত্ৰসমূহ 6 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। নিৰ্বাচন আয়োগে আসন্ন লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পৰিৱেশ অনুকূল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আয়োগে নিৰ্বাচন সংক্ৰান্তীয় নথি পত্ৰ তথা ভোটদাতাৰ তালিকাৰ বাবে কাগজৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ৰাজনৈতিক দলসমূহৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগে ই বুক তথা ই ডকুমেণ্টৰ ব্যৱহাৰৰ লগতে কাগজৰ দুইবিধি ব্যৱহাৰ আৰু সঠিক বিন্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আসন্ন নিৰ্বাচনৰ সময়ত যোগাযোগৰ বাবে বৈদ্যুতিক মাধ্যম ব্যৱহাৰ কৰিবলৈ সকলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে। লগতে আয়োগে পৰিৱেশ অনুকূলভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা ৰাজনৈতিক দলসমূহলৈ আসন্ন নিৰ্বাচনৰ সময়ছোৱাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক এৰাই চলাৰ লগতে আৱৰ্জনা নিষ্কাশনৰ পৃথক ব্যৱস্থা তথা অনাময় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। আসন্ন লোকসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে কালি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 2খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্ৰীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্ৰিয়ভাৱে কাম কৰাৰ বাবে আহান জনায়। বুজাবুজি চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব। গাঁও পঞ্চায়তৰ কাৰ্যালয়, সমবায় সমিতি কাৰ্যালয় আদিৰ হেল্প ডেস্কৰ জৰিয়তে আম্মসহায়ক গোটৰ সদস্যসকলে সাৰথি বাইদেউ নামেৰে ভোটাৰ সজাগতা তথা ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হয়। যোৱা 26 মাৰ্চত সামৰণি কৰা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰসমূহত কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জনসাধাৰণে ফাকুৱা উপলক্ষে পৰস্পৰক ফাকুগুৰি সানি আনন্দ উদযাপন কৰে। সত্ৰনগৰী বৰপেটাত 3দিনীয়াকৈ আয়োজন কৰা শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ 26 মাৰ্চত সামৰণি পৰে। এই উপলক্ষে সত্ৰনগৰীখনত দূৰ দূৰণিৰ পৰা অহা অগণন লোকৰ সমাগম হয়। বৰপেটা সত্ৰত কলীয়া গোঁসাইৰ লগতে বাৰদিক সত্ৰৰ গোঁসাইকো প্ৰদক্ষিণ কৰোৱা হয়। সত্ৰনগৰীখনৰ হোলী উৎসৱ হিচাপে সৰ্বজন বিদিত এই উৎসৱৰ অংশ হিচাপে বৰপেটাৰ স্থানীয় আতচবাজী প্ৰজ্বলন আৰু হোলী গীতেৰে চৌদিশ মুখৰিত হৈ পৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তত যেনে বটদবা সত্ৰ, উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰ, মাজুলী সত্ৰসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত দৌল উৎসৱ উপলক্ষে উলহ মালহৰ পৰিৱেশ বিৰাজ কৰে। কেন্দ্ৰীয় চৰকাৰে অসমত 4খন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ নিয়াৰ ছমাহলৈ বৃদ্ধি কৰিছে। 1 এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা অসমৰ জিলা 4খন হ'ল তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড়। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিৰ চমু অৱলোকন।
ধন্যবাদ ৰূপজ্যোতি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, বিহু, ঢোল, জাপি, আচাৰী কান্দিৰ পোৰামাটিৰ শিল্পকে ধৰি 12বিধ সামগ্ৰীৰ ভৌগোলিক সূচ্যাংক অৰ্থাৎ জিআই টেগ লাভ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত, বিজেপি কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান, ৰাজ্যজুৰি বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 68 সংখ্যক জয়ন্তী পালন, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিয়লিৰ ভাগত অহা এজাক ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হোৱাৰ বিপৰীতে দিল্লী কেপিটেল চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ।